আকাশবাণী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশে অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি দ্বিতীয় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। 2025-2026 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7.7% হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াকৈ বিগত 12 বছৰতকৈ অধিক সময়ত ভাৰতীয় অৰ্থনীতিয়ে প্ৰদৰ্শন কৰা সহনশীলতা তথা অন্তৰ্নিহিত শক্তিৰ ফলত এই সাফল্য অৰ্জন কৰাটো সম্ভৱ হৈ উঠিছে। সামাজিক মাধ্যমৰ জৰিয়তে আজি প্ৰচাৰ কৰা এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীসিঙে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অৰ্থনৈতিক বিকাশক স্থিৰতা, আত্মবিশ্বাস, দীৰ্ঘস্থায়িত্ব আৰু নিৰ্ভৰশীলতাৰ সৈতে সাঙুৰি লৈ এই ক্ষেত্ৰত সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰে। ৰাষ্ট্ৰগঠন, উদ্ভাৱনৰ প্ৰতি দৃষ্টি নিক্ষেপ, আন্তঃগাঁথনি আৰু উদ্যমিতাৰ প্ৰতি শ্ৰীমোদীৰ দায়বদ্ধতাৰ লগতে সমগ্ৰ বিশ্ব অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া বৰ্তমানৰ সময়ত দেশক নেতৃত্ব দিয়াৰ সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এনে কাৰকসমূহেই সম্প্ৰতি ভাৰতক আত্মবিশ্বাসী, সহনশীল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সন্মানজনক অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে ইয়াকো কয় যে এই উল্লেখনীয় বিকাশৰ হাৰে নতুন নতুন সুযোগৰ সৃষ্টি কৰাৰ লগতে 140 কোটি ভাৰতীয় নাগৰিকৰ আশা আকাংক্ষাক অধিক শক্তিশালী কৰি তুলিছে। ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ সেনা প্ৰমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জুৱেল ৱোৱেলে সহ অধ্যক্ষতা কৰে। আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামৰ্থ্য বৃদ্ধি কৰা, বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ্ধিত পাৰস্পৰিক সহযোগিতাৰ শলাগ লোৱাৰ লগতে এই সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত বহিব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্বক শক্তিশালী কৰি তুলিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব। 3 দিনৰ ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধাৰ্য কৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। কেবিনেটে ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনৰ মৰগীয়া বানচ বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি ভাৰতৰ আমৰ মহোৎসৱ মেংগো মেজিক ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰতীয় আম আমদানি কৰা দেশখনৰ 100তকৈও অধিক প্ৰতিষ্ঠানে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। মুঠ 7বিধ উচ্চমানৰ ভাৰতীয় আম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে আমৰ সোৱাদ উপভোগ কৰাৰো ব্যৱস্থা ৰখা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱত মহাৰাষ্ট্ৰৰ আলফনছো আৰু কেশৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনপল্লী আৰু হিমায়ত, উত্তৰ প্ৰদেশৰ লেংৰা আৰু দশেৰী আৰু গুজৰাটৰ ৰাইপ ৰাজাপুৰী আম প্ৰদৰ্শন আৰু সোৱাদ গ্ৰহণৰ বাবে ৰখা হৈছে। এই উৎসৱত অংশগ্ৰহণ কৰি কষ্টকো হোলছেল নামৰ প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ বব হাস্কিয়ে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ভাৰতীয় কেশৰ আম বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কয় যে যোগানৰ তুলনাত চাহিদা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবিধ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰাতকৈ অধিক সাফল্য লাভ কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি বিশ্বৰ সৰ্বাধিক পৰিমাণৰ আম ৰপ্তানিকাৰী দেশ ভাৰতবৰ্ষই বছৰি 2,60,00,000 মেট্ৰিক টনতকৈ অধিক পৰিমাণৰ আম ৰপ্তানি কৰি আহিছে। পঞ্জাৱৰ ফিৰোজপুৰ ফাজিলকা পথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 22 গৰাকী লোক আহত হয়। মৃত্যু হোৱা লোকসকল একেটা পৰিয়ালৰে বুলি প্ৰকাশ কৰি আৰক্ষীয়ে কয় যে আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হৈ আছে। জানিব পৰা মতে তেওঁলোকে মৃত্যু হোৱা এগৰাকী আত্মীয়ৰ চিতাভস্ম বিপাশা নদীত বিসৰ্জন দিবলৈ গৈছিল। সেই স্থানত তেওঁলোকৰ গাড়ীখনে বিপৰীত ফালৰ পৰা অহা এখন ট্ৰাকক খুন্দা মাৰে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে ভূটানক ছেমিফাইনেলত 1-0 গ'লত পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যদবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত 2টা উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱালে 32টা বলত 24 ৰান আৰু সাই সুদৰ্শনে 104টা বলত 81 ৰান কৰি আউট হয়। উল্লেখযোগ্য যে 2018 চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি দ্বিতীয় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ 44 অভাৰত 2টা উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।